ومنهم من يلمزك في الصدقات فإن أعطوا منها رضوا وإن لم يعطوا منها إذا هم يسخطون
আৰু সিহঁতৰ মাজত এনেকুৱা মানুহ আছে যিয়ে চাদাকা বণ্টন সম্পৰ্কে তোমাক দোষাৰোপ কৰে। এতেকে যদি সিহঁতক ইয়াৰ পৰা কিছু দিয়া হয় তেন্তে সিহঁত সন্তুষ্ট হয়, আৰু যদি ইয়াৰ পৰা কিবা দিয়া নহয় তেন্তে লগে লগে বিক্ষুব্ধ হয়।